টাইফাকে পৰম্পৰাগত লোকগীত চা ঐ পৰিৱেশন কৰিব আমহিন থামুং লংগাঁও মাৰ্ঘেৰিটা। তেওঁৰ বয়স 90 বছৰ।
চিংহাও তাই লোক লান চৌচ লাই মান মান কয়ং দে লাও মং গয় খিংহাও খিংহাও তাই নুক লান চৌসান নাই ন কয় হালে মৌচ কং রং নাং তোলাই সে ফোন মান গয় বে খিংহাও নাং নুকাও চৌকি বিং কেন কয় হালে মৌচ মাকবন লেন সে খাইনি গয় খিং কৌয়ে লুকলান চৌ বিংকেন নাকি কয় হালে মৌচ মাকাও খাইনি সে ফন হং গয় বে কিং তে কৌপ পেন কন মানমং খামবিং থং কয় হালে উঠি সে ইউনাম হুকসং সে ফাফই হুন গয় তে কৌপ ননম শিকা মান ইং থং মং খাম কয় হালে উঠি আন সে ফাফই হুন সে দিকাও পনন ওম গয় মাহে শাহানাই মং লং টং আও সাও মান মং খামনে লং সে হালে জম খুন সে ইউনাম হুক সং চিনতে মা সাও গয় সে কাং মান হাও ইউ মাননে লং মং খামছি ঐ হালে তৈ খুন সে মা হাই হাই সে তেপিন মান গয় কান্তাল কান্তালি সে হালে মুসিমু হুমতি সে কান্ত মন গয় কান্তালি গা কান্তাল হালে আউটং সিনথেও সয় মুহুম থে কান্ত চাও গয় বাহে।
আইতা আমহিন থামুং লংগাঁওর নিবাসী, বয়স 90 বছৰ। তেও এতিয়া পরিবেশন করা গীতটি হৈছে চা ঐ। টাইফাকে সমাজের আটাইতকৈ সম্ভ্রান্ত আটাইতকৈ আকর্ষণীয় লোকগীত ধারা চা ঐ। আগৰ দিনৰ পৰা এই লোকগীত ধাৰাটো যথেষ্ট জনপ্ৰিয় তেওঁলোকৰ সমাজত। আমি টাইফাকেসকল চৈখানফা বংশৰ সতিসন্ততি, এইখিনি কথা তেওঁ সেই গীতৰ মাজেৰে প্ৰকাশ কৰিলে। তেওঁৰ প্ৰতিনিধি হৈ সেইখিনি কথা তেওঁ ব্যক্ত কৰিলে গীতৰ মাজেদি। তাৰ পৰৱৰ্তী সময়ত তেওঁ নিজৰ জন্মৰ ঠাই যি ইংথং বৰফাকে, য'ত তেওঁ জন্মগ্ৰহণ কৰিছিল, সেই গাঁওখনৰ বিষয়ে, সেই পৰিৱেশৰ বিষয়ে তেওঁ গানৰ মাজেদি প্ৰকাশ কৰিলে। তাৰপিছত তেওঁৰ যিটো খেলৰ, তেওঁ যিটো টাইফাকে সমাজৰ বিভিন্ন খেলৰ ভিতৰত উইংকেন বংশৰ তেওঁ এগৰাকী জীয়ৰী হিচাপত সেইখিনিও তেওঁ নিজৰ গানৰ মাজেদি টানি আনিলে। এতিয়া তেওঁ য'ত বসবাস কৰি আছে এই লংগাঁও, সেই লংগাঁৱৰ পরিবেশ সম্পর্কে, লংগাঁৱৰ বর্তমানের এই সমাজখনৰ বিষয়েও তেওঁ গানৰ মাজেদি টানি আনিলে। আৰু শেষত এই গীতটো পরিবেশন কৰোঁতে যিসকল সুধি সমাজ, যিখিনি ৰাইজ, তেওঁলোকক এটা আশীৰ্বাদ যাচি, ক্ষমা প্ৰাৰ্থনা বিচাৰি এই শেষত তেওঁ গীতটো সামৰণি মাৰিছে। এইখিনি এই চাৱৈ গীতৰ মাজেদি তেওঁ প্ৰকাশ কৰিছে।